এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জেন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ উত্তৰ গুৱাহাটীৰ ৰংমহলত আজি সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন, বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি, মাঘ বিহুৰ উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি, আৰু গুজৰাটৰ বডোদৰাত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন এদিনীয়া। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে আজি কিছু সময় পাছতে উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটেশ্বৰ সিং, বিজয় বিষ্ণই আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন 24গৰাকী ন্যায়াধীশেও অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত আমাক সবিশেষ জনাব কামৰূপৰ সংবাদদাতা কৌশিক দাসে।
খন্তেক পিছতে আজি উত্তৰ গুৱাহাটী ৰংমহলত আজি জুডিচিয়েল কোৰ্ট কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰা হ'ব আৰু ইতিমধ্যে এই আধাৰশিলা স্থাপন কৰা স্থলীত দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ইতিমধ্যে আহি পাইছে আৰু কিছু সময় পূৰ্বে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই স্থলত ৰংমহলত যি 129 বিঘা ভূমিত জুডিচিয়েল কোৰ্ট কমপ্লেক্সৰ আধাৰশিলা স্থাপন হ'ব তাতে তেওঁ আহি পাইছে আৰু ইতিমধ্যে যি এই ভূমি পূজাৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হ'ব আৰু এই সভাত উত্তৰ পূবৰ যি 4খন ৰাজ্যৰ হাইকোর্টটো হয় তেওঁলোকৰ ৰাজ্যৰ ন্যায়াধীশসকল আৰু লগতে স্থানীয় ৰাইজৰ উপৰিও দেশৰ কেন্দ্ৰীয় ৰাজ্যিক আইন মন্ত্ৰী ইয়াতে উপস্থিত হৈছে। হয়তো কিছু সময়ৰ পাছতে যে আমিনগাঁৱৰ যি উত্তৰ গুৱাহাটী ৰংমহলৰ যি 129 বিঘা ভূমিত জুডিচিয়েল কোৰ্ট কমপ্লেক্স অনুষ্ঠিত হ'ব তাত আজি ভূমি পূজন কৰা হ'ব।
ৰাজ্যৰ আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত মুখ্য ন্যায়াধীশ সূৰ্যকান্তক আদৰণি জনায়। ইয়াৰ পাছতে মুখ্য ন্যায়াধীশগৰাকীৰ সন্মানাৰ্থে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই গণতান্ত্ৰিক প্ৰতিবাদ কৰি আহিছে। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। অধিৱেশন উপলক্ষে কিছু সময় পাছতে 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে এই অধিৱেশনলৈ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটানৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈছে। আজিও অধিৱেশনথলীত বহু লোক উপস্থিত হোৱাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মাঘ বিহুৰ উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটক ধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত জীয়াৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা, জা জলপান প্ৰস্তুত কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চৰাইদেউ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত এই ভোগালী মেলাত 28টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ নামৰূপ গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানতো অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। আজি সামৰণি পৰিবলগীয়া এই মেলাত মহিলাসকলে প্ৰস্তুত কৰা লাড়ু, পিঠা, জহা চাউল, বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলব্ধ হৈছে। গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰী পাৰৰ সমীপৰ লক্ষ্মীনাথ বৰা ক্ষেত্ৰ, খানাপাৰা আদি স্থানতো ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত ভোগালী মেলা অনুষ্ঠিত হৈছে। ভোগালী বিহুৰ পূৰ্বে দৰং জিলাৰ মঙলদৈৰ জলজলি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিক্ৰেতাৰ ৰূপত দেখিবলৈ পোৱা গৈছে। বজাৰ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান প্ৰদানৰ লক্ষ্যৰে ভোগালীৰ খাদ্য সম্ভাৰ লৈ ছাত্ৰ ছাত্ৰীসকলে বিপণী দিয়ে। ভোগালী বিহুৰ প্ৰাক্ষণত মাজুলীত অসম ভোগালী মেলা 2026 অনুষ্ঠিত হৈছে। টুনি নদীৰ পাৰত অনুষ্ঠিত এই মেলাৰ আজি সামৰণি পৰিব। ৰাজ্যৰ আন আন প্ৰান্ততো ভোগালী মেলা অনুষ্ঠিত হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰিব। এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী বিদেশী পৰ্যটকৰ সমাগম হৈছে। কালি দ্বিতীয় দিনা প্ৰতীকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্ৰা আৰু ৰাজসভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱৰ কালি শোভাযাত্ৰাই সকলোকে আপ্লুত কৰে। সহস্ৰাধিক লোকৰ উপস্থিতিত চৰাইদেউত প্ৰতীকী ৰাজসভা অনুষ্ঠিত হয়। টাই আহোমসকলৰ পৰম্পৰাগত ৰীতি নীতিৰে স্বৰ্গদেউক আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ ইউনান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমি চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰববী অধ্যাপক ডাঃ প্ৰশান্ত দিহিঙীয়াক পশ্চিমবংগস্থিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছ কল্যাণী প্ৰতিষ্ঠান সংস্থাৰ সদস্য হিচাপে মনোনীত কৰা হয়। ডাঃ দিহিঙীয়াই এই দায়িত্ব লাভ কৰা অসমৰ প্ৰথমগৰাকী চিকিৎসক। এইগৰাকী গৱেষক চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ পাছত মেডিচিন বিভাগত মুৰববী অধ্যাপক হিচাপে যোগদান কৰে। ডাঃ দিহিঙীয়াৰ এই স্বীকৃতিৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাকে ধৰি অধ্যাপক অধ্যাপিকাসকলে অভিনন্দন জ্ঞাপন কৰে। ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নাহৰকটীয়া ৰাজহ চক্ৰৰ জৰুৰীকালীন অনুশীলনৰ কালি সামৰণি পৰে। তৃণমূল পৰ্যায়ত দুৰ্যোগ মোকাবিলাৰ সক্ষমতা বৃদ্ধি আৰু সমাজৰ সকলো স্তৰৰ সজাগতা সৃষ্টি কৰাই এই অনুশীলনৰ মূল উদ্দেশ্য। যোৱা 8 জানুৱাৰীত চক্ৰ বিষয়া শৰৎ গগৈ আৰু ক্ষেত্ৰ বিষয়া চয়নিকা ফুকনে এই অনুশীলন কাৰ্যসূচী উদ্বোধন কৰে। শিশুকেন্দ্ৰিক জৰুৰীকালীন প্ৰস্তুতি, জৰুৰীকালীন স্বাস্থ্য আৰু অনাময়, প্ৰাথমিক সন্ধান আৰু উদ্ধাৰ অভিযানৰ লগতে সাহায্য ব্যৱস্থাপনা আদি বিষয়সমূহ এই অনুশীলন কাৰ্যসূচীত সামৰি লোৱা হয়। প্ৰশিক্ষণত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, এছ ডি আৰ এফ, আপাদ মিত্ৰ, চি কিউ আৰ টি, চিভিল ডিফেন্সৰ স্বেচ্ছাসেৱক, আশা আৰু অংগনবাড়ী কৰ্মী, বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। দীঘলী বিলগাঁৱত কালি মকড্ৰিল অনুষ্ঠিত হয়। এই অনুশীলনতে প্ৰশিক্ষিত স্বেচ্ছাসেৱক আৰু উদ্ধাৰকাৰীৰ দলে বানপানীৰ সময়ত উদ্ধাৰ অভিযান, চিকিৎসা সহায় প্ৰদানৰ অনুশীলন কৰি দেখুৱায়। লখিমপুৰ জিলাৰ ঢকুৱাখনাত 5 জানুৱাৰীৰ পৰা ছদিনীয়াকৈ অনুষ্ঠিত ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ কালি সামৰণি পৰে। এই গ্ৰন্থমেলাত অসম তথা উত্তৰ পূবৰ কেইবাটাও আগশাৰীৰ পুথি প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে অংশ লয়। গ্ৰন্থমেলাৰ প্ৰতিদিনতে ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা, চিত্ৰ প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান, লেখকসকলৰ মত বিনিময় আৰু আলোচনাচক্ৰ অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত কালি বেজৰ পথাৰ, ৰংৰঙীয়া আৰু শিঙৰাজানত যথেষ্ট পৰিমাণৰ সুৰা জব্দ কৰা হয়। আৰক্ষীয়ে এই অঞ্চলসমূহত অভিযান চলাই 350 লিটাৰ দেশী সুৰা নষ্ট কৰাৰ লগতে বুজন পৰিমাণৰ বিদেশী সুৰাও জব্দ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ উত্তৰ গুৱাহাটীৰ ৰংমহলত আজি সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন। বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি। মাঘ বিহুৰ উৰুকালৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি। আৰু গুজৰাটৰ বডোদৰাত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 3খনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন এদিনীয়া। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।